দ্বিতীয় চমুৱেল 8 অধ্যায়। ডাউদে নানা জাতিক জয় কৰা, তেওঁ পাত্ৰ মন্ত্ৰীসকলৰ তালিকা। ইয়াৰ পাছত ডাউদে পলেষ্টিয়াসকলক আক্ৰমণ কৰি পৰাজয় কৰিলে। এইদৰে তেওঁলোকৰ হাতৰ পৰা গাথ আৰু ইয়াৰ গাঁওসমূহ অধিকাৰ কৰি ল'লে। তাৰ পাছত তেওঁ মোৱাবিয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত হুৱাই লেজুৰে জুখিলে, অৰ্থাৎ বধ কৰিবৰ অৰ্থে 2 লেজু আৰু জীয়াই থাকিবৰ বাবে সম্পূৰ্ণ 1 লেজু জুখিলে। পাছত মোৱাবিয়াসকলে ডাউদৰ দাস হ'ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে। আৰু ছুবাৰ ৰজা ৰহুবৰ পুত্ৰ হদ্দেজৰে ইউফ্ৰেটিছ নদীৰ ওচৰত নিজৰ অধিকাৰ পুনৰাই স্থাপন কৰিবলৈ যাওঁতে ডাউদে তেওঁক আক্ৰমণ কৰি পৰাজয় কৰিলে। তেওঁ 1,000 ৰথ, 700 অশ্বাৰোহী আৰু 20,000 পদাতিক সৈন্যক বন্দী কৰি ল'লে আৰু তেওঁ ৰথৰ আটাই ঘোঁৰাবোৰৰ 5 ঠেঙৰ হীৰ কাটিলে, কিন্তু তাৰ মাজত 100 ৰথৰ বাবে ঘোঁৰা ৰাখিলে। পাছে দৰ্মেশ্বৰকৰ অৰামিয়াসকলে ছুবাৰ হদ্দদেজৰ ৰজাক সহায় কৰিবলৈ আহোঁতে ডাউদে সেই অৰামিয়াসকলৰ মাজৰ 22,000 লোকক বধ কৰিলে। তাৰ পাছত ডাউদে দৰ্মেশ্বৰকৰ অৰাম দেশত ৰক্ষী সৈন্য দল স্থাপন কৰিলে। তাতে অৰামিয়াসকলে ডাউদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে ডাউদ যি যি ঠাইলৈ গৈছিল সেই সকলোতে জিহুৱাই তেওঁক জয়ী হ'বলৈ দিছিল। আৰু ডাউদে হদ্দদেজৰ দাসকেইজনৰ গাত থকা সোণৰ ঢালবোৰ হুলুকাই জিৰচালেমলৈ লৈ গ'ল। আৰু ডাউদ ৰজাই হদ্দদেজৰৰ বেতহ আৰু বেৰুথৰ নগৰৰ পৰা অধিক পিতল আনিলে। পাছত ডাউদে হদ্দদেজৰৰ সকলো সৈন্য সামন্তক পৰাজয় কৰা কথা হমাতৰ ৰজা টুবিয়ে যেতিয়া শুনিলে, তেতিয়া যুদ্ধত হদ্দদেজৰক আঘাত কৰি পৰাজয় কৰাৰ বাবে ডাউদ ৰজাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মংগল সুধিবলৈ তেওঁৰ পুত্ৰ যোৰামক তেওঁৰ ওচৰলৈ পঠিয়াই দিলে, কিয়নো হদ্দদেজৰৰ বিৰুদ্ধেও টুবিৰৰ যুদ্ধ চলি আছিল। পাছত যোৰামে ৰূপৰ, সোণৰ আৰু পিতলৰ পাত্ৰ হাতত লৈ আহিল। ডাউদ ৰজাই সেই সামগ্ৰীবোৰ জিহুৱালৈ উৎসৰ্গ কৰিলে, লগতে সকলো জাতিক পৰাজয় কৰোঁতে যিবোৰ ৰূপ আৰু সোণ আনিছিল সেইবোৰ অৰাম, মোৱাব, অম্মুনৰ সন্তানসকল, পলেষ্টিয়াসকল আৰু আমালেক আদি তেওঁলোকৰ পৰা লাভ কৰা আৰু তাৰ লগতে চোৱাবৰ ৰজা ৰহুবৰ পুত্ৰ হদ্দেজৰৰ পৰা লুট কৰি অনা সামগ্ৰীবোৰকো জিহুৱাৰ আগত উৎসৰ্গ কৰিলে। আৰু ডাউদে লবণ উপত্যকাত অৰামিয়াসকলৰ মাজৰ 18,000 লোকক বধ কৰি উভতি অহা সময়ত অতিশয় নাম জ্বলা হ'ল। পাছে ডাউদে ইডুমত নানা ৰক্ষী সৈন্য দল স্থাপন কৰিলে। ইডুমৰ সকলোফালে সৈন্য দল স্থাপন কৰাত সকলো ইডুমীয়া লোকসকলে ডাউদৰ দাস হ'ল আৰু ডাউদ যি যি ঠাইলৈ গৈছিল সেই সকলোতে জিহুৱাই তেওঁক জয়ী হ'বলৈ দিলে। এইদৰে গোটেই ইজৰাইলৰ ওপৰত ৰাজত্ব কৰি ডাউদে নিজৰ সকলো প্ৰজাৰ বাবে বিচাৰ আৰু ন্যায় সাধন কৰিলে। চৰুৰিয়াৰ পুত্ৰ জোৱাব আছিল প্ৰধান সেনাপতি, অহিলুদৰ পুত্ৰ জিহুচাফত আছিল ইতিহাস লেখক, অহিটুবৰ পুত্ৰ চাদুক আছিল অবিয়াথৰ পুত্ৰ, অহিমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক, জিহুৱাদাৰ পুত্ৰ বনায়া কৰেথিয়া আৰু পলেষ্টিয়াসকলৰ অধ্যক্ষ আছিল আৰু ডাউদৰ পুত্ৰসকল আছিল মন্ত্ৰী।